দানিয়েল ছয় অধ্যায়। সিংহৰ মুখৰ পৰা দানিয়েল ৰক্ষা পোৱা। তাৰ পাছত দাৰিয়াৱছে উচ্চিত দেখি গোটেই ৰাজ্যৰ ওপৰত 120 জন প্ৰাদেশিক অধ্যক্ষ নিযুক্ত কৰিলে। তেওঁলোকৰ ওপৰত 3 জন প্ৰধান বিষয়া নিযুক্ত কৰিলে আৰু তেওঁলোকৰ মাজত দানিয়েল এজন আছিল। ৰজাই যাতে কোনো প্ৰকাৰৰ ক্ষতি বহন কৰিবলগীয়া নহয় সেইবাবে এই প্ৰশাসকসকলৰ ওপৰত তত্বাৱধান কৰিবলৈ প্ৰাদেশিকসকলক নিযুক্ত কৰিছিল। দানিয়েলৰ অন্তৰত অসাধাৰণ আত্মা থকাৰ বাবে তেওঁ আন প্ৰধান বিষয়াতকৈ আৰু প্ৰাদেশিক অধ্যক্ষতকৈ তেওঁ বিশিষ্ট আছিল। সেয়ে ৰজাই তেওঁক সমগ্ৰ ৰাজ্যৰ ওপৰত নিযুক্ত কৰিবলৈ চিন্তা কৰিলে। তাৰ পাছত আন প্ৰধান বিষয়া আৰু প্ৰাদেশিক অধ্যক্ষসকলে ৰাজ্যৰ বাবে কৰা কাৰ্যবোৰত দানিয়েলৰ ভুল বিচাৰিলে, কিন্তু তেওঁ বিশ্বাসী হোৱাৰ বাবে তেওঁৰ কাৰ্যত কোনো দুৰ্নীতি বা দোষ পোৱা নগ'ল, তেওঁত কোনো ভুল বা অৱহেলা পোৱা নগ'ল। তেতিয়া সেই লোকসকলে ক'লে, আমি এই দানিয়েলৰ বিৰুদ্ধে অভিযোগ কৰিবলৈ কোনো বিষয় বিচাৰি নাপালোঁ। তেওঁ ঈশ্বৰৰ বিধানৰ বিষয়ে ভুল বিচাৰি নোপোৱালৈকে আমি তেওঁৰ বিৰুদ্ধে আন কোনো ভুল বিচাৰি নাপাম। তাৰ পাছত সেই বিষয়া আৰু অধ্যক্ষসকলে ৰজাৰ আগত এটা পৰিকল্পনা কথা আনিলে। মহাৰাজ দাৰিয়াৱছ চিৰজীৱী হওক। হে মহাৰাজ, ৰাজ্যৰ সকলো প্ৰধান বিষয়া, আঞ্চলিক অধ্যক্ষ, প্ৰাদেশিক অধ্যক্ষ, পৰামৰ্শদাতা আৰু দেশাধ্যক্ষসকলে একেলগে আমি আলোচনা কৰিছোঁ আৰু সিদ্ধান্ত লৈছো যে মহাৰাজে এটা আজ্ঞা জাৰি কৰি তাক পালন কৰিবলৈ জোৰ দিয়া উচিত। সেয়ে এই যে, হেই মহাৰাজ, যিকোনো মানুহে 30 দিনৰ বাবে আপোনাৰ বাহিৰে আন কোনো দেৱতা বা মানুহৰ আগত প্ৰাৰ্থনা কৰে, সেইজনক সিংহৰ গাঁতত পেলোৱা হ'ব। এতিয়া মহাৰাজ, এই আজ্ঞা জাৰি কৰক আৰু এই নথি পত্ৰত চহী কৰক, যাতে মাদিয়া ও পাৰসিকসকলৰ বিধানৰ দ্বাৰাই পৰিচালিত হৈ এই আজ্ঞা সলনি নহয়। সেয়ে ৰজা দাৰিয়াৱছে নথি পত্ৰত চহী কৰি সেই ৰাজ আজ্ঞা বিধানত সন্নিৱিষ্ট কৰিলে। যেতিয়া দানিয়েলে সেই বিধানৰ নথি পত্ৰ চহী হোৱা বুলি জানিলে, তেতিয়া তেওঁ নিজৰ ঘৰলৈ গ'ল। সেই সময়ত তেওঁ ওপৰৰ কোঠালীৰ খিৰিকীবোৰ জেৰুচালেমৰ ফালে খোলা আছিল আৰু তেওঁ আগেৰে দিনটোত 3 বাৰ আঁঠুকাঢ়ি নিজৰ ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰাৰ দৰেই তেওঁ প্ৰাৰ্থনা কৰিলে আৰু ধন্যবাদ দিলে। তেতিয়া যিসকল লোকে একলগ হৈ খৰ্যন্ত কৰিছিল তেওঁলোকে আহি দানিয়েলক তেওঁৰ ঈশ্বৰৰ আগত প্ৰাৰ্থনা আৰু সহায় বিচাৰি অনুৰোধ কৰি থকা দেখা পালে। তাৰ পাছত তেওঁলোকে ৰজাৰ ওচৰলৈ গ'ল আৰু তেওঁৰ আজ্ঞাৰ বিষয়ে ক'লে, হে মহাৰাজ, যিকোনো মানুহে 30 দিনলৈকে আপোনাৰ বাহিৰে আন কোনো দেৱতা বা মানুহৰ আগত প্ৰাৰ্থনা কৰিব, তেওঁ সিংহৰ গাঁতত পেলোৱা যাব, এনে আজ্ঞা আপুনি দিয়া নাছিলনে? ৰজাই উত্তৰ দিলে, হয়, মাদিয়া আৰু পাৰসীসকলৰ বিধানৰ অনুসাৰে সেই কথা স্থিৰ কৰা হৈছিল, এই আজ্ঞা সলনি কৰা নহ'ব। তেতিয়া তেওঁলোকে ৰজাৰ আগৰ উত্তৰ দি ক'লে, হে মহাৰাজ, দেশান্তৰিত যিহুদীসকলৰ মাজত যি দানিয়েল, তেওঁ আপোনাক বা আপুনি চহী কৰা আজ্ঞাক নামানে। তেওঁ নিজৰ ঈশ্বৰক প্ৰতিদিনে 3 বাৰ প্ৰাৰ্থনা কৰে। ৰজাই সেই কথা শুনি অতিশয় বেজাৰ পালে আৰু দানিয়েলক সেই নিয়মৰ পৰা ৰক্ষা কৰিবলৈ তেওঁ চিন্তা কৰিলে। ৰজাই বেলি মাৰ নোযোৱালৈকে দানিয়েলক উদ্ধাৰ কৰিবলৈ অনেক চেষ্টা কৰিলে। তাৰ পাছত যি লোকসকল একলগ হৈ খৰ্যন্ত কৰিছিল তেওঁলোক ৰজাৰ ওচৰলৈ গ'ল আৰু ক'লে, হে মহাৰাজ, আপুনি জানে যে ৰজাই জাৰি কৰা কোনো আজ্ঞা বা বিধি মাদিয়া আৰু পাৰখীয়াসকলৰ বিধান অনুসাৰে সলনি হ'ব নোৱাৰে। তেতিয়া ৰজাই আজ্ঞা দিয়াৰ দৰে দানিয়েলক সিংহৰ গাঁতত পেলোৱা হ'ল। ৰজাই দানিয়েলক ক'লে, তুমি সদায় যিজনাৰ সেৱা কৰা, তোমাৰ সেই ঈশ্বৰে তোমাক ৰক্ষা কৰিব। তাৰ পাছত এটা শিল আনি গাঁতৰ মুখত দিয়া হ'ল আৰু দানিয়েলৰ বিষয়ে কোনো কথা যেন সলনি নহয় সেইবাবে ৰজাই নিজৰ আঙঠিৰ মোহৰেৰে আৰু প্ৰধান লোকসকলৰ আঙঠিৰ মোহৰেৰে তাত চাপ মাৰিলে। ৰজাই নিজৰ ৰাজগৃহলৈ গ'ল আৰু গোটেই ৰাতি লঘোণে থাকিলে। ৰজাৰ ওচৰলৈ কোনো বাদ্যযন্ত্ৰ আনিবলৈ দিয়া নহ'ল আৰু তেওঁ টোপনি নাহিল। ৰজাই দুখমোকালিতে উঠি বেগাই সিংহৰ গাঁতৰ ওচৰলৈ গ'ল। তেওঁ গাঁতৰ ওচৰৰ পাই দুখেৰে দানিয়েলক মাতিলে। ৰজাই দানিয়েলক ক'লে, সেই জীৱন্ত ঈশ্বৰৰ দাস দানিয়েল, তুমি সদায় যিজনাক সেৱা কৰা, তোমাৰ সেই ঈশ্বৰে সিংহবোৰৰ পৰা তোমাক ৰক্ষা কৰিব পাৰিলেনে? তেতিয়া দানিয়েলে ৰজাক ক'লে, মহাৰাজ চিৰজীৱী হওক, মোৰ ঈশ্বৰে তেওঁ দূত পঠাই সিংহবোৰৰ মুখ বন্ধ কৰিলে আৰু সিহঁতে মোৰ অনিষ্ট কৰা নাই, কাৰণ তেওঁৰ সন্মুখত মোক নিদোষী পালে। আৰু হেই মহাৰাজ, আপোনাৰ সাক্ষাতেও মই কোনো দুখ কৰা নাই। তেতিয়া ৰজাই অতিশয় আনন্দিত হৈছিল। ৰজাই দানিয়েলক গাঁতৰ পৰা তুলিবলৈ আজ্ঞা দিলে। তাতে দানিয়েলক গাঁতৰ পৰা তোলা হ'ল। দানিয়েল নিজৰ ঈশ্বৰত বিশ্বাস কৰিছিল, সেয়ে তেওঁ গাত কোনো প্ৰকাৰৰ আঘাত পোৱা নগ'ল। ৰজাই আজ্ঞা দিয়াত দানিয়েলৰ অহিতে অভিযোগ কৰা সকলৰ সৈতে তেওঁলোকৰ সন্তানসকল আৰু ভাৰ্যাসকলক সিংহৰ গাঁতত পেলোৱা হ'ল। তাতে তেওঁলোক গাঁতৰ তল নৌপাওঁতেই সিংহবোৰে তেওঁলোকক আক্ৰমণ কৰি তেওঁলোকৰ হাড়বোৰ ভাঙি দুখৰ দুখৰ কৰিলে। তেতিয়া ৰজা দাৰিয়াবছে গোটেই পৃথিৱীত বাস কৰা সকলো দেশৰ লোক আৰু সকলো ভাষাৰ লোকলৈ এই পত্ৰ লিখিলে, তোমালোকৰ মাজত শান্তি বৃদ্ধি হওক। মই এই আজ্ঞা কৰিছোঁ যে মোৰ ৰাজ্যৰ সকলো ঠাই লোকসকলে দানিয়েলৰ ঈশ্বৰৰ সাক্ষাতে কম্পমান হওক আৰু তেওঁক ভয় কৰক, কাৰণ তেওঁ জীৱন্ত ঈশ্বৰ আৰু চিৰকাললৈকে থাকে আৰু তেওঁ ৰাজ্য উচ্ছন্ন নহ'ব। তেওঁ ৰাজত্ব শেষলৈকে থাকিব। তেওঁ আমাক সুৰক্ষিত কৰে আৰু উদ্ধাৰ কৰে। স্বৰ্গ আৰু পৃথিৱীত তেওঁ আচৰিত কাৰ্য কৰে। তেওঁ সিংহৰ শক্তিৰ পৰা দানিয়েলক ৰক্ষা কৰে। সেয়ে দাৰিয়াবছৰ আৰু পাৰস্যৰ কুৰছৰ ৰাজত্বৰ সময়ত দানিয়েলৰ উন্নতি হ'ল।